সন্ধিয়াৰ বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় পাটনা বিমানবন্দৰৰ নতুন যাত্ৰী কেন্দ্ৰ ভৱনটো উদ্বোধন কৰে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আয়োজিত সাহিত্য সন্মিলনৰ শুভাৰম্ভ কৰে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ সৈতে ভাৰতৰ আলোচনা পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভতে হ'ব বুলি পূৰ্বৰ স্থিতি দোহাৰিছে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে উপকূলীয় অঞ্চল আৰু দক্ষিণৰ অঞ্চলসমূহৰো বতৰৰ আগলি বতৰা প্ৰকাশ কৰিছে, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খন্তেক পাছতে হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় পাটনা বিমানবন্দৰৰ নতুন যাত্ৰী কেন্দ্ৰ ভৱনটো উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 1410 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া বৃহৎ বিমানবন্দৰৰ অসামৰিক বহিঃক্ষেত্ৰৰ আধাৰশিলাও স্থাপন কৰে। এই উদ্বোধনী অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰাম মোহন নাইডু উপস্থিত থাকে। পাটনা বিমানবন্দৰৰ এই নতুন যাত্ৰী কেন্দ্ৰৰ ভৱনটো প্ৰায় 1200 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। এই নতুন কেন্দ্ৰটোৰ জৰিয়তে বছৰি 1 কোটি যাত্ৰী অহা যোৱা কৰিব পাৰিব। নকৈ উন্নয়ন সাধন কৰা এই যাত্ৰী কেন্দ্ৰটোৱে যাত্ৰীসকলক উন্নত সা সুবিধা আগবঢ়াব বুলি আশা কৰা হৈছে। যাত্ৰী কেন্দ্ৰটো উদ্বোধনৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে পাটনাত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিছে। কাইলৈ শ্ৰীমোদীয়ে ৰোহতাছ জিলাৰ বিক্ৰমগঞ্জ ভ্ৰমণ কৰিব। তাত তেওঁ প্ৰায় 48,520 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বহুমুখী উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইটামান প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ তাত এখন জনসভাতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত আলিপুৰদুৱাৰ কোচবিহাৰ মহানগৰীয় গেছ বিতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। 1017 কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পই পশ্চিমবংগৰ আলিপুৰদুৱাৰ আৰু কোচবিহাৰ জিলাৰ জনসাধাৰণক উপকৃত কৰিব। এই প্ৰকল্পই অঞ্চল দুটাত সুবিধাজনক, নিৰ্ভৰযোগ্য, পৰিৱেশ অনুকূল আৰু কম খৰচী ইন্ধনৰ যোগান সুনিশ্চিত কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আয়োজিত সাহিত্য সন্মিলনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিভিন্ন ভাষা আৰু উপভাষা ভাৰতীয় মনোভাৱৰ সৃষ্টি কৰাৰ মূল উৎস। শ্ৰীমতী মুৰ্মুৱে এই সন্মিলন অনুষ্ঠিত কৰাৰ বাবে সংস্কৃতি মন্ত্ৰালয় আৰু সাহিত্য একাডেমীক ধন্যবাদ জ্ঞাপন কৰে। দুদিনীয়া এই সাহিত্য সন্মিলনত ভাৰতৰ নাৰীবাদী সাহিত্য, সাহিত্যৰ পৰিৱৰ্তন বনাম পৰিৱৰ্তনৰ সাহিত্য, গোলকীয় দৃষ্টিভংগীৰে ভাৰতীয় সাহিত্যৰ নতুন দিশ তথা কবি সন্মিলন অনুষ্ঠিত হ'ব। এই সাহিত্য সন্মিলন দেৱী অহল্যাবাই হলকাৰৰ কাহিনীৰে সামৰণি পৰিব। সাহিত্য একাডেমীৰ সহযোগত ৰাষ্ট্ৰপতি ভৱনে এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত তথা দেশৰ ভিন্ন প্ৰান্তৰ সাহিত্য সংস্কৃতিৰ সৈতে জড়িত লোকসকল উপস্থিত থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ সৈতে ভাৰতৰ আলোচনা সন্দৰ্ভত পূৰ্বৰ স্থিতি বাহাল থকা বুলি দোহাৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে আলোচনা আৰু সন্ত্ৰাসবাদ একে সময়তে হ'ব নোৱাৰে। ভাৰতে কিছু বছৰ পূৰ্বে পাকিস্তানৰ হাতত অৰ্পণ কৰা সন্ত্ৰাসবাদীৰ তথ্যসমূহ ভাৰতৰ হাতত উভতাই দিয়াৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। শ্ৰীজয়ছৱালে কয় যে জম্মু কাশ্মীৰ সন্দৰ্ভত তেতিয়াহে আলোচনা অনুষ্ঠিত হ'ব যেতিয়া পাক অধিকৃত কাশ্মীৰ ভূমিখণ্ড ভাৰতৰ হাতত অৰ্পণ কৰা হ'ব। সিন্ধু জলচুক্তি সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে পাকিস্তানে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদক উদগনি দি থকা পৰ্যন্ত এই চুক্তি স্থগিত থাকিব। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰজোৰা কৃষি উন্নয়ন অভিযান বিকশিত কৃষি সংকল্প অভিযান আজি দেশৰ 700খনতকৈও অধিক জিলাত আৰম্ভ হয়। পুডুচেৰীত এই অভিযান কৃষিমন্ত্ৰী চি জয়াকুমাৰে মুকলি কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পুডুচেৰী চৰকাৰে PMKUSUN আঁচনিৰ অধীনত কৃষি ক্ষেত্ৰত জলসিঞ্চনৰ কাৰণে বিনামূলীয়া ছলাৰ পেনেল বিতৰণ কৰিবলৈ 6,100গৰাকী খেতিয়কক বাছনি কৰিছে। এই আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰৰ ওচৰত পুডুচেৰী চৰকাৰে 350 কোটি টকা অনুমোদনৰ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁ কয় যে এই সৌৰ পেনেলসমূহৰ জৰিয়তে খেতিয়কৰ বৈদ্যুতিক মটৰ চলোৱা আৰু বিদ্যুৎ যোগান ধৰাত সহায়ক হ'ব। মন্ত্ৰীগৰাকীয়ে খেতিয়কসকলৰ মাজত কৃষি ভূমি স্বাস্থ্য কাৰ্ড বিতৰণ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কয় যে আয়ুষ্মান ভাৰত হৈছে পৃথিৱীৰ সর্ববৃহৎ স্বাস্থ্য অভিযান আয়ুষ্মান ভারতের জড়িয়ে দেশের 62 কোটি লোক সামরি লওয়া হয়েছে। নতুন দিল্লীত অনুষ্ঠিত সি আই আই বার্ষিক ব্যবসায়িক সম্মিলনত অংশগ্রহণ করে শ্রীনাড্ডায় কয় যে 70 বছর ঊর্ধ্বর জ্যেষ্ঠ নাগরিকসক আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত বছরি 5 লাখ টাকা মূল্যের চিকিৎসা ব্যয় আগবঢ়া হয়। এই আঁচনি প্রবর্তনের সময়ের বর্তমান 9 কোটি 40 লাখ হাসপাতালত ইয়ার সুবিধা অন্তর্ভুক্ত করা হয়েছে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনো ভাস্বতী দেৱীৰ পৰা।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, উপকূলীয় অঞ্চল আৰু দক্ষিণৰ কৰ্ণাটকা, কেৰালা, মাহে, তামিলনাডু, পুডুচেৰী আৰু কৰাইকলত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশ, মুজাফৰবাদ, পঞ্জাব, ৰাজস্থান আৰু দিল্লীত অহা 2-3 দিনৰ ভিতৰত বিজুলী ঢেৰেকনি, বিধ্বংসী ধুমুহাৰে সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে আজি পশ্চিম ৰাজস্থানত গ্ৰীষ্মপ্ৰবাহ আৰু ধূলিৰ ধুমুহাৰ আগজাননী দিছে। নিউজিলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী উইনষ্টন পিটাৰ্ছ আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক আদৰণি জনাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেশৱালে কয় যে নিউজিলেণ্ডৰ উপ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত উচ্চ পৰ্যায়ৰ আদান প্ৰদানৰ সম্পৰ্কক প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ আন্তৰিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰিব। এই ভ্ৰমণকালত উপ প্ৰধানমন্ত্ৰী শ্ৰী পিটাৰ্ছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰিব। নিৰ্বাচন আয়োগে আজি নতুন দিল্লীত 4খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ 373গৰাকী নিৰ্বাচক কৰ্মীক প্ৰশিক্ষণ দিয়া কাৰ্য আৰম্ভ কৰে। অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে এই আইনমতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচক কৰ্মীসকলক এই প্ৰশিক্ষণ দিয়াটো অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে এই প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে নিৰ্বাচন সংক্ৰান্তীয় বহু বিষয় সন্দৰ্ভত অৱগত হ'ব পাৰিব। অংশগ্ৰহণকাৰীসকলক ভোটাৰৰ পঞ্জীকৰণ তথা অন্যান্য আনুষাংগিক বিষয়ৰ লগতে অন্য প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে প্ৰশিক্ষণ দিয়া হ'ব। অহা 3 জুলাইত আৰম্ভ হ'বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটক দায়িত্ব দিছে। মুঠ 581টা কোম্পানীৰ অসামৰিক বাহিনীৰ গোটে জম্মু কাশ্মীৰত অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলক সুৰক্ষা দিয়াৰ বাবে নিয়োজন কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জম্মু কাশ্মীৰ প্ৰশাসন আৰু আৰক্ষীক 156 CAPF কোম্পানীক উক্ত অঞ্চলত সুৰক্ষা দিয়াৰ বাবে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছে। এই সুৰক্ষাকৰ্মীসকলে বেলতল আৰু পেহেলগাম পথেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিব। ভাষাৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বত অনন্য আৰু ভাৰতৰ ভাষা সাহিত্য জ্ঞানৰ সোণৰ খনি বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি প্ৰকাশ কৰিছে। নতুন দিল্লীত ভাৰতীয় পৰিসংখ্যা সেৱাৰ পৰীক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি উপৰাষ্ট্ৰপতি শ্ৰীধনখৰে কয় যে ভাৰতৰ সৰ্বাংগীন ছবিখন ইয়াৰ ভাষাসমূহৰ জৰিয়তে প্ৰতিফলিত হৈছে আৰু ই দেশৰ মেৰুদণ্ড শক্তিশালী কৰিছে। তেওঁ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষাক অগ্ৰাধিকাৰ দিয়া বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বৰ্তমান আঞ্চলিক ভাষাত শিক্ষা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ মোল্লানপুৰত ঘণ্টেক পাছতে হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাত শীৰ্ষত থকা পঞ্জাব কিংছ আৰু দ্বিতীয় স্থানত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত কাইলৈ হ'বলগীয়া এলিমিনেটৰ খেলত পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় পাটনা বিমান বন্দৰত নতুন যাত্ৰী কেন্দ্ৰ ভৱনটো উদ্বোধন কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আয়োজিত সাহিত্য সন্মিলনৰ শুভাৰম্ভ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানৰ সৈতে ভাৰতৰ আলোচনা পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভতহে হ'ব বুলি পূৰ্বৰ স্থিতি দোহাৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ঘণ্টেক পাছতে হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 8 বজাত শুনিবলৈ পাব।